এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। দুৰ্গা পূজাৰ সময়তো ধুবুৰীত ছুটেড ছাইট নিৰ্দেশনা বাহাল থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। উৰিয়ামঘাটত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত প্ৰশাসনৰ 228টা বাসগৃহ ধ্বংস, কেইবা হেক্টৰ ভূমি দখলমুক্ত। আজি নগাঁৱৰ ঢিঙত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনৰ তৎপৰতা। মেৰাপানীৰ সীমামূৰীয়া 11খন গাঁৱত অনুমতি অবিহনে অসমীয়া লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি নগা প্ৰশাসনৰ জাননী। বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহৰ প্ৰক্ৰিয়া আজি আৰম্ভ। আৰু কমনৱেলথ ভাৰোত্তোলনত অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত। আজি হেমন্ত দৈমাৰী আৰু অভিনৱ গগৈৰ খেল। দুৰ্গা পূজাৰ সময়তো ধুবুৰীত ছুটেড ছাইট নিৰ্দেশনা বাহাল থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। পৰিস্থিতি সাপেক্ষে ধুবুৰীত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। কালি পৰ্বতযোৰাত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। উচ্ছেদ অভিযানে বনাঞ্চলসমূহ ৰক্ষা কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে সকলো মানুহে বনাঞ্চল দখল কৰিব নালাগে বুলি বুজি পোৱা উচিত। বনাঞ্চলত আইনসংগতভাৱে কোনো মানুহে বাস কৰিব নোৱাৰে বুলিও তেওঁ কয়। আনহাতে বিটিআৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দিশত আগবাঢ়ি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিটিচিত বিজেপি চৰকাৰ গঠন হলে ভিচিডিচি ব্যৱস্থা নোহোৱা কৰা হ'ব। বিটিআৰত দুখীয়াৰ প্ৰাপ্য কাঢ়ি খোৱা এন্দুৰ বহুত আছে বুলি উল্লেখ কৰি বিজেপি শাসনলৈ আহিলে এইসকলক আঁতৰোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। দিল্লী আৰু দিছপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ দৰে কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হলে বিটিআৰৰ দ্ৰুত উন্নয়ন সম্ভৱ হ'ব বুলি তেওঁ উল্লেখ কৰে। বিটিআৰত বিজেপিয়ে চৰকাৰ গঠন কৰিলে কোনো দুখীয়া লোক আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া নহ'ব বুলিও তেওঁ কয়। বিজেপিয়ে অহা 30 বা 31 আগষ্টৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
যোৱা জুলাইৰ পৰা আমি আজিলৈকে প্ৰায় 35খন জনসভাত সম্বোধন কৰিলো। আমাৰ কাৰ্যকৰ্তাসকলৰ লগতো কথা পাতিলো। আমাৰ এটা ধাৰণা হ'ল যে কিমান ছিটত ইলেকশ্যন উঠিব লাগে, কিমানত উঠিব নালাগে। অহা 30 তাৰিখে বা 31 তাৰিখে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰে। পৰিৱেশটো আমি ভবাতকৈ বেছি ভাল। তেতিয়া কেণ্ডিডেট দিয়াৰ পিছত ছিটৰ হ'ব, কিন্তু আমি ৰাইজৰ যিমান ছাপৰ্ট পাম বুলি ভাবিছিলো তাতকৈ বহুত বেছি আমি ছাপৰ্ট পাইছো। বেলেগ দলসমূহে জিলা মহকুমাত যিমান মানুহ হয়, আমাৰ একো একোটা পৰিষদীয় সমষ্টিত সিমান ৰাইজ আহিছে, আৰু ৰাইজে আমাৰ গোটেই কথাখিনি মনোযোগেৰে শুনিছে। এটা ধাৰণা কৰিব পাৰি যে ৰাইজে এইবাৰ নিশ্চিতভাৱে বিজেপিক ভোটদান কৰিব।
গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কালি তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন হয়। প্ৰশাসন আৰু বন বিভাগে বনাঞ্চলখনৰ 1 নম্বৰ মধুপুৰ, ৰাণানগৰ আৰু হাতীডিঙি অঞ্চলত উচ্ছেদ চলাই 228টা বাসগৃহ ধবংস কৰি সংৰক্ষিত বনভূমি এলেকাৰ কেইবা হেক্টৰ ভূমি দখলমুক্ত কৰে। সমগ্ৰ অভিযান আইনসংগতভাৱে আৰু পূৰ্বে জাৰি কৰা জাননীৰ ভিত্তিত শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। বিশেষ মুখ্য সচিব এন কে যাদৱৰ নেতৃত্বত এই অভিযানত জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বন বিভাগ, চি আৰ পি এফ আৰু অসম আৰক্ষীয়ে সহযোগ কৰে। উৰিয়ামঘাটত চৰকাৰে উচ্ছেদ অভিযান চলাই এই পৰ্যন্ত প্ৰায় 13,000 বিঘা বনাঞ্চল দখলমুক্ত কৰিছে। ৰেংমা বনাঞ্চলৰ উপৰি ৰাজ্য চৰকাৰে উৰিয়ামঘাটৰ আশে পাশে আন একাংশ অঞ্চলতো উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে। ইপিনে গোলাঘাট জিলাৰ মেৰাপানীৰ অসম নাগালেণ্ড সীমান্তত নাগালেণ্ডৰ 11খন গাঁৱৰ গাঁওপ্ৰধানে আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ IPL অথবা ভিলেজ কাউন্সিলৰ অনুমতি অবিহনে কোনো অসমীয়া লোকে নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব বুলি জাননী জাৰি কৰিছে। এই জাননী অনুসৰি নাগালেণ্ডত অসমৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত 9টা নিয়ম জাৰি কৰা হৈছে। এই নিয়মসমূহ মানুহৰ লগতে পোহনীয়া জীৱ জন্তুৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বুলি সকীয়াই দিয়া হৈছে। কোনো লোকে এই নিয়ম উলংঘা কৰিলে 50,000 টকাৰ জৰিমনাৰ লগতে বিধিগত শাস্তি বিহা হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে। অহা 1 ছেপ্টেম্বৰৰ পৰা এই নিয়ম কাৰ্যকৰী হ'ব বুলিও উল্লেখ কৰা হৈছে। এই জাননী লাভ কৰাৰ পাছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিষয়টো সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইফালে নগাঁও জিলাৰ ধিং ৰাজহচক্ৰৰ অন্তৰ্গত বটদ্ৰৱা আৰু আলিটাঙনি মৌজাৰ চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱা হ'ব। উচ্ছেদৰ বাবে প্ৰশাসন আৰু আৰক্ষীয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত এয়া আমাৰ নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি নগাঁও জিলাৰ ধিংৰাজৰ চক্ৰৰ অধীনৰ বৰ্তদপা মৌজাৰ বালিসত্ৰ কিছামতৰ তিনি নং ডাগৰ আৰু আলিটাঙনি মৌজাৰ বালিকটীয়া কিছামতৰ জেঙনি তিনিআলি মাথাৰুৰীৰ লগতে চৰকাৰী ভূমিত আজি নগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলোৱাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী উচ্ছেদ স্থানত নিয়োজিত কৰাৰ লগতে উচ্ছেদ চলাৰ বাবে বহু সংখ্যক জে চি বি বুলডজাৰ আদি প্ৰশাসনে মজুত কৰা পৰিলক্ষিত হৈছে। কিন্তু অতি সন্তোষজনক কথা যে যোৱা 22 আগষ্টৰ দিনা নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই উচ্ছেদ হ'ব লগা স্থানত উপস্থিত হৈ মাইকযোগে মাথাউৰীৰ দুয়োকাষে চৰকাৰী ভূমি অবৈধভাৱে ঘৰ দুৱাৰ সাজি বসবাস কৰা লোকসকল আৰু দোকান খুলি কৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহক সেই স্থান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বেদখলকাৰীসকলে নিজেই ঘৰ দুৱাৰ ভাঙি সেই স্থানৰ পৰা গুচি যোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে প্ৰায় 50% লোকে আঁতৰি যোৱাৰ লগতে একাংশই এই মুহূৰ্তলৈকে নিজৰ ঘৰ দুৱাৰ ভাঙি স্বেচ্ছাই আঁতৰি যোৱাৰ ঘটনাই নজিৰ সৃষ্টি কৰিছে।
বিটিচি নিৰ্বাচনৰ মনোনয়ন পত্ৰ সংগ্ৰহ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে কালি জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰাৰ্থীসকলে আজি দিনৰ 11 বজাৰ পৰা মনোনয়ন পত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। মনোনয়ন দাখিলৰ বাবে অহা 2 ছেপ্টেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 4 ছেপ্টেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। 6 ছেপ্টেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 22 ছেপ্টেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 26 ছেপ্টেম্বৰত ভোটগণনা কৰা হ'ব। বিটিচি নিৰ্বাচন তথা মনোনয়ন পত্ৰ দাখিল সন্দৰ্ভত জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া পংকজ চক্ৰৱৰ্তীয়ে কালি এখন সংবাদমেলৰ আয়োজন কৰে। নিৰ্বাচনী আচৰণ বিধি সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে এইদৰে কয়।
আমাৰ মডেল কোড অফ কণ্ডাক্ট আজিৰ পৰাই আমাৰ আৰম্ভ হৈছে আৰু প্ৰত্যেকৰে এটা লিমিট থাকিব। সেই লিমিটৰ মাজতে তেওঁলোকে কৰিব পাৰিব। বিশেষকৈ আমাৰ যিবিলাক চৰকাৰী অনুষ্ঠান আছে, চৰকাৰী কাৰ্যালয় আছে, সেইবিলাক কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব। কোনেও চৰকাৰী কাৰ্যসূচী এইকেইটা দিনৰ ভিতৰত আৰম্ভ কৰিব নোৱাৰিব নতুনকৈ, বা উদ্বোধন কৰিব নোৱাৰিব, বা কোনো চৰকাৰী আজি যদি আমাৰ কোনোবা চৰকাৰৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে ডাইৰেক্টলি, কোনোবা হয়তো EM হৈ আছে, কোনোবা মন্ত্ৰী হৈ আছে, বা সেইসকলেও কোনো ধৰণৰ চৰকাৰী সুবিধাৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। আমাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত আমি তেওঁলোকক ছিকিউৰিটি যিখিনি দৰকাৰ হয় সেইখিনি তেওঁলোকক প্ৰদান কৰা হ'ব, কিন্তু চৰকাৰী সুবিধা যিখিনি থাকিব সেইখিনি তেওঁলোকে নাপাব।
ৰাজ্যৰ 12 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী আজি বেংগালুৰুত থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো ভ্ৰমণৰ বাবে ৰাওনা হৈছে। অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ এক্সপ'জাৰ টুৰৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত বচা বচা মুঠ 12 গৰাকী ছাত্ৰ ছাত্ৰীক 4-দিনীয়া মহাকাশ গৱেষণা সংস্থা ভ্ৰমণৰ বাবে লৈ যোৱা হৈছে। ইয়াৰ জৰিয়তে তেওঁলোকক মহাকাশ বিজ্ঞান সম্পৰ্কীয় জ্ঞান আৰু বাস্তৱিক অভিজ্ঞতা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালত ছাত্ৰ ছাত্ৰীসকলে ইছৰোৰ বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব। আমাৰ দৰঙৰ সংবাদদাতাই জনোৱা মতে এই দলটোত চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ 2 জন ছাত্ৰ জিৎ কমন কলিতা আৰু ধনজিৎ হাজৰিকাৰ লগতে দেওমৰ্ণৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হীমা ডেকাও আছে। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী উপাসনা গোস্বামীয়ে ছাত্ৰ ছাত্ৰীৰ দলটোক নেতৃত্ব দিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102 MHz, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 MHz, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 MHz, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। ৰাজ্যৰ 20,000 পঞ্চায়ত প্ৰতিনিধিৰ অংশগ্ৰহণেৰে পৰহিলৈ গুৱাহাটীৰ খানাপাৰাত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন পঞ্চায়ত সন্মিলন অনুষ্ঠিত হ'ব বুলি ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিছে। এই সন্মিলনত বিজেপিৰ 16,671 গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ লগতে অগপৰ 1500ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদকে ধৰি সকলো স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। অৱশ্যে বিটিচি নিৰ্বাচনৰ বাবে বিটিআৰৰ কোনো প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ নকৰে। পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ জৰিয়তে গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব বুলি ৰাজ্যিক বিজেপিয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক ভ্ৰমণৰ পূৰ্বে শিলচৰত কালি মন্ত্ৰী কৌশিক ৰায়ে উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে এলিভেটেড কৰিডৰ, মধুৰাঘাট দলং আৰু শিলচৰ হাইলাকান্দি পথৰ 4-লেন প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। কালি বৈঠকত মন্ত্ৰীগৰাকীয়ে নতুন ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু ক্ষীপ্ৰতা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো গণেশ পূজাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ, বিলাসীপাৰা, গোলকগঞ্জ আদি স্থানত ধৰ্মীয় পৰম্পৰাৰে গণেশ চতুৰ্থী পালন কৰা হৈছে। মণিপুৰত সেনা, অসম ৰাইফলছ, মণিপুৰ আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনীয়ে যুটীয়া অভিযান চলাই 8 নিষিদ্ধ ঘোষিত উগ্ৰপন্থী গোটৰ সদস্যকে ধৰি ভালে সংখ্যক অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছে। প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অমিত শুক্লাই প্ৰকাশ কৰা মতে, সুৰক্ষা বাহিনীয়ে বিগত কেইদিনমানত ৰাজ্যখনৰ জিৰিবাম, ফেৰজল, বিষ্ণুপুৰ, থৌবাল, পূব আৰু পশ্চিম ইম্ফল জিলাত যুটীয়া অভিযান চলায়। আটক কৰা উগ্ৰপন্থীকেইজন কাংলেইপাক কমিউনিষ্ট পাৰ্টী আৰু ৰিভলিউচনেৰী পিপুল্ছ ফ্ৰণ্ট, পিপুল্ছ লিবাৰেচন আৰ্মীৰ সদস্য বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে সুৰক্ষা বাহিনীৰ এই যুটীয়া প্ৰচেষ্টাই মণিপুৰত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বিভিন্ন অঞ্চলত শ্ৰম বিভাগে অভিযান চলাই কালি 3 ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা 4 শিশু শ্ৰমিক উদ্ধাৰ কৰে। হাতিঙিমাৰী জিলা সমাজ কল্যাণ বিভাগ আৰু আৰক্ষীৰ সহযোগত শ্ৰম বিভাগে চলোৱা অভিযানত মানকাছৰ এলেকাৰ কাঠ কটা কামত নিয়োজিত 2 শিশু আৰু বেটেৰীৰ দোকান তথা গেৰেজৰ পৰা আন 2 শিশুক উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা শিশুকেইটি সম্প্ৰতি শিশুগৃহত ৰখা হৈছে। ইতিমধ্যে শিশু শ্ৰমিক ব্যৱহাৰ কৰা প্ৰতিষ্ঠানকেইখনৰ মালিকৰ বিৰুদ্ধে জৰিমনা বিহাৰ উপৰি এজাহাৰ দাখিল কৰা হৈছে। গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত আছে। কালি ভাৱনা গগৈয়ে যুৱ শাখাৰ 58 শিতানত প্ৰতিদ্বন্দ্বিতা কৰি সোণৰ পদক অৰ্জন কৰে। প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা ভাৱনাই এই প্ৰতিযোগিতাত স্নেটছত 69 আৰু ক্লিন এণ্ড জাৰ্কত 93 উত্তোলন কৰি সামগ্ৰিকভাৱে 162 ওজন উত্তোলন কৰি সোণৰ পদক হস্তগত কৰে। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰতিযোগিতাত আজি ল'ৰাৰ জুনিয়ৰৰ 71 শাখাত হেমন্ত দৈমাৰী আৰু যুৱ শাখাৰ 71 শিতানত অভিনৱ গগৈ অৱতীৰ্ণ হ'ব। বেদব্ৰত ভৰালীয়ে কাইলৈ জুনিয়ৰৰ 79 শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ প্ৰজন্মা চহৰীয়াৰ সৈতে।
আহমেদাবাদত মাৰুতি চুজুকীৰ বৈদ্যুতিক গাড়ী ই ভিতৰাৰ উৎপাদন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মেক ইন ইণ্ডিয়াৰে ভাৰত এতিয়া মেক ফৰ ৱৰ্ল্ডৰ দিশে অগ্ৰসৰ হৈছে। এয়া অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ঘোষণা কৰা 50% শুল্ক আজিৰে পৰা প্ৰযোজ্য হ'ব। এই বাতৰিক দি টাইমছ অৱ ইণ্ডিয়া কাকতে শীৰ্ষস্থান দিছে। এই শুল্কক কেন্দ্ৰ কৰি দিল্লীত প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত কালি উচ্চস্তৰীয় বৈঠক সম্পন্ন হোৱাৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। নিয়মীয়া বাৰ্তা কাকতে মৰাণৰ জ্যোতিয় স্কুললৈ গৈ থাকোঁতে পথ দুৰ্ঘটনাত পিতা পুত্ৰৰ একেলগে মৃত্যু হোৱাৰ বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অহা 22 ছেপ্টেম্বৰত BTC নিৰ্বাচন অনুষ্ঠিত হ'ব। 26 ছেপ্টেম্বৰত ফলাফল ঘোষণা কৰা হ'ব। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ সকলো চৰকাৰী হাস্পতালতে অত্যাৱশ্যকীয় দৰৱ মজুত থাকিব লাগিব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। দৰৱ নাথাকিলে অভিযোগ দিবলৈ 9864514300 নম্বৰ মুকলি কৰা হৈছে। এয়া দৈনিক অগ্ৰদূত কাকতৰ বাতৰি। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে জম্মু আৰু কাশ্মীৰৰ বিভিন্ন স্থানত বৰষুণ, বান আৰু ভূমিস্খলনৰ ফলত প্ৰায় 10 লোকৰ মৃত্যু হোৱাৰ বাতৰি শীৰ্ষস্থান দিছে। আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত ধৰ্মজ্যোতি দেওঘৰীয়া আৰু ভাৱনা গগৈয়ে সোণৰ পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 চেলছিয়াছ আৰু সৰ্বনিম্ন 26 চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰবাৰ পঢ়ি দিছো। দুৰ্গা পূজাৰ সময়তো ধুবুৰীত চুটেড ছাইট নিৰ্দেশনা বাহাল থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। উৰিয়ামঘাটত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত প্ৰশাসনৰ 228 বাসগৃহ ধ্বংস। নগাঁৱৰ ঢিঙত আজি উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনৰ তৎপৰতা। BTC নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহৰ প্ৰক্ৰিয়া আজি আৰম্ভ। আৰু কমনৱেলথ ভাৰোত্তোলনত অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত। আজি হেমন্ত দৈমাৰী আৰু অভিনৱ গগৈৰ খেল। পৌৰাঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
জিলাৰ ৰেহৰূপ।
নমস্কাৰ, জিলাৰ ৰেহৰূপত আজিলৈ আহিছো চৰাইদেউ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে চৰাইদেউ জিলাৰ পৰা আমাৰ সংবাদদাতা নবুল কোঁৱৰ। চৰাইদেউ জিলাৰ মহমৰা বিধানসভা সমষ্টিৰ খুমটাই গাঁও পঞ্চায়তৰ ৰাজালাইন গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে 43টা ভূমিহীন পৰিয়ালৰ জীৱনত এক নতুন অধ্যায়ৰ সূচনা হৈছে। এই পৰিয়ালসমূহৰ বাবে নিৰ্মিত এখন